নমস্কাৰ। দুর্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছো।
প্ৰিয় শ্ৰোতা, আজিৰ সাৰথি অনুষ্ঠানটিত আমি ইতিপূৰ্বে প্ৰচাৰিত খণ্ডকেইটিৰ এক চমু পৰ্যালোচনা কৰিবলৈ লৈছোঁ। পূৰ্বে প্ৰচাৰিত খণ্ডকেইটিত আমি দুৰ্যোগ সম্পৰ্কীয় কেইবাটাও বিষয়ৰ আলোচনা কৰিছিলোঁ। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতি কাষৰীয়া কেইবাটাও অঞ্চললৈ গৈ তাত বাস কৰা বাসিন্দাসকলৰ সৈতে আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে ভুগি থকা বিভিন্ন সমস্যা যেনে কৃত্ৰিম বানপানী, ভূমিকম্প, ধুমুহা, বিজুলী ঢেৰেকনি ইত্যাদিৰ বিষয়ে আমি জানিব পাৰিছিলোঁ আৰু সেই দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে কেইবাগৰাকীও বিশেষজ্ঞই তেওঁলোকৰ মতামত আমাক আগবঢ়াইছিল। গতিকে শ্ৰোতাসকল, আজিৰ সাৰথি অনুষ্ঠানটিৰ অন্তিম খণ্ডটিত পূৰ্বে প্ৰচাৰিত হৈ যোৱা খণ্ডকেইটিৰ কিয়দাংশ আপোনালোকক পুনৰ শুনাবলৈ লৈছোঁ।
শ্ৰোতাসকল, আমাৰ সাৰথি অনুষ্ঠানটিৰ প্ৰথম খণ্ডটিৰ বিষয় আছিল কৃত্ৰিম বানপানী আৰু এই বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ সৰ্বেশ্বৰ কলিতা ছাৰেনো কি কৈছিল, আহকচোন শুনো।
কৃত্ৰিম বানপানী হ'ল বিশেষকৈ নগৰীয়া সমস্যা। কিন্তু ইয়াৰ মেইন কাৰণ হৈছে কি, আমাৰ বৰষুণ দিয়াৰ সময়ত আমাৰ যিটো নেচাৰেল ৱাটাৰ ৱেজ আছে, সেই ৱাটাৰ ৱেজবিলাক যদি বন্ধ হয় বিকজ অফ তোমাৰ কনষ্ট্ৰাকশ্যন, তোমাৰ ঘৰ বন্ধা বা ৰাস্তা বন্ধা যিকোনো কাৰণতে, গতিকে যদি আমি গুৱাহাটীৰ কথাকে ধৰোঁ, তে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মেইন কাৰণ হৈছে কি যে ইয়াৰ যিখিনি ওচৰে পাজৰে পাহাৰ আছে, তে পাহাৰৰ বনাঞ্চল ধ্বংস হৈছে, গতিকে বৰষুণ দিলে পানীটো সুৰুৰাই নামি আহে, খুব কম সময়তে আহে সমতল ভূমি পায়, সেই এটা কাৰণ। গতিকে তাৰ কাৰণে আমাৰ যিখিনি নেচাৰেল ড্ৰেইনেজ আছিলে সেইখিনি আগতকৈ নেচাৰেল অৱস্থাত যিমান আছিলে তাতকৈ বেছি বহলে হ'ব লাগিছিলে বা ক্লিয়াৰ হ'ব লাগিছিলে, তেতিয়া বানপানীটো হয়তো নহ'লহেঁতেন।
ধাৰাপুৰৰ এগৰাকী ভুক্তভোগীয়ে তেওঁৰ সমস্যাৰ বিষয়ে আমাক এনেদৰে জনাইছিল।
বহাগ জেঠ আহাৰমহীয়া সময়ত তাৰমানে খুব ভৰ বাৰিষা হ'লে তাৰমানে এইবিলাক মানে ঘৰ দুৱাৰ তল যায়, যেতিয়া আহিব নহয় 15-20 দিনৰ গেলি থাকি যায়, এনেকুৱা হয় আৰু।
শ্ৰোতাসকল, আমাৰ সাৰথি অনুষ্ঠানটিৰ দ্বিতীয় খণ্ডটিত আমি আলোচনা কৰিছিলোঁ ভূমিকম্পৰ বিষয়ে আৰু এই খণ্ডটিত ভূমিকম্প সম্পৰ্কে আমাক জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱৰা ছাৰে। শ্ৰোতাসকল, আহকচোন এইখিনিতে শুনি লওঁ ছাৰেনো আমাক কি জনাইছিল।
আমাৰ পৃথিৱীৰ উপৰিভাগ এটা হাৰ্ড লিথোস্ফেৰিক শিলেৰে গঠিত খোলা আছে, যাক আমি বিখণ্ডিত হিচাপে আমি পাওঁ আৰু সেইবিলাকক আমি প্লেট বুলি কওঁ। আৰু পৃথিৱীৰ ভিতৰত যিহেতু কেন্দ্ৰৰ ফালে অত্যন্ত গৰম, যথেষ্ট হিট আছে, সেইকাৰণে তাতে আমি এটা কনভেকশ্যন কাৰেণ্ট সৃষ্টি হয় আৰু যিটোৰ কাৰণে আচলতে প্লেটবিলাক মুভ কৰি থাকে আৰু এই মুভমেণ্টৰ সময়ত প্লেটবিলাকৰ যিটো ঘৰ্ষণ হয় তাৰ কাৰণেই আচলতে আমাৰ যিমানবিলাক ভূমিকম্প হয় তাৰ বেছিভাগেই সেই কাৰণে হয়। এইটোক আমি টেকটনিক আৰ্থকুৱেক বুলি কওঁ। বহুত মানুহে আচলতে ভূমিকম্প বুলিলেই বিৰাট ভয় খায়। ভূমিকম্প আহিছে, ঘৰটো ওপৰৰ পৰা তললৈ দৌৰ মাৰি আহিছে, সাধাৰণতে দেখা যায় যে মেক্সিমাম ইঞ্জুৰি কিন্তু সেইকাৰণে হয়। ঘৰটোৰ ভিতৰত কিছুমান মানে জেগা থাকে যে সাধাৰণতে পোষ্ট যিবিলাক আছে আৰু বিম য'ত আছে সেইবিলাকৰ কাষত থিয় হ'ব লাগে, ষ্ট্ৰাকচাৰেলি ষ্ট্ৰং জেগা সেইখিনিয়ে। কিন্তু চাব লাগিব যে ৱালখনৰ ওপৰত আকৌ কিবা হেভি বস্তু আছে নেকি। মই এটা মাল্টিষ্টৰী বিল্ডিঙলৈ উঠি যোৱা যিটো মানে খটখটি, সেই খটখটিটো আচলতে কি হয় যে ষ্ট্ৰাকচাৰেলি উইক, তাৰ ষ্ট্ৰেংথটো অলপমান কম থাকে। গোটেই ষ্ট্ৰাকচাৰটো যদি এফেক্ট হ'ব লাগে প্ৰথমৰ ফালে জেয়াৰকেছটো এফেক্ট হয়।
কামাখ্যাধাম নিবাসী এগৰাকী ব্যক্তিয়ে তেওঁলোকে ভূমিকম্পৰ সময়ত লোৱা সাৱধানতাৰ বিষয়ে এইদৰে জনায়।
শ্ৰোতাসকল, সাৰথি অনুষ্ঠানটিৰ তৃতীয় খণ্ডটিত আমাৰ বিষয় আছিল ধুমুহা আৰু এই বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দুলাল চন্দ্ৰ গোস্বামী ছাৰে এনেদৰে জনাইছিল।
ভাৰতৰ ধুমুহাৰ ক্ষেত্ৰত মূল কাৰণটোৱে হৈছে যে এই অঞ্চলটোৰ বিশেষ এটা ঋতুৰ, বিশেষকৈ প্ৰাক মৌচুমী সময়ৰ পৰা আৰম্ভ কৰি এই সময়টোত এটা পশ্চিম ফালৰ পৰা অহা নিম্নচাপৰ বায়ুবৰ্তনী বা বায়ুসোঁত ইয়াত ববলৈ আৰম্ভ কৰে আৰু যাৰ ফলত ই এটা বায়ুমণ্ডলৰ এটা অস্থিৰতাৰ সৃষ্টি কৰে আৰু এই অস্থিৰতাৰ কাৰণেই এই ঘূৰ্ণীবতাহ চাইক্লোনৰ সৃষ্টি হয়।
শ্ৰোতাসকল, আমাৰ সাৰথি অনুষ্ঠানটিৰ চতুৰ্থ খণ্ডটিৰ বিষয় আছিল বিজুলী ঢেৰেকনি আৰু বিজুলী ঢেৰেকনিৰ বিষয়ে আমাক জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দুলাল চন্দ্ৰ গোস্বামী ছাৰে।
যদি এজন মানুহে ধৰক হাল বাই আছে বা কিবা এটা কামত লিপ্ত আছে, তেওঁ যদিহে সম্ভৱ ওচৰত থকা ওখ গছৰ ওচৰলৈ যাব লাগিব। গছত থাকিলে তেওঁ নীতি থাকে শুকান অৱস্থাত হৈ থাকিব মানুহটোৱে আৰু সিও তেওঁ বিদ্যুৎ পুষ্ট হোৱাৰ পৰা সাৰিব। আৰু যদিহে তেওঁ ধৰক আমাৰ চহৰৰ মানুহ কোনোবা যদি গাড়ীত গৈ আছে তেওঁ গাড়ীখনলৈ ঘূৰি যোৱা ভাল হ'ব, কাৰণ আন উপায় এটা আৱৰণ পোৱাৰ উপৰিও গাড়ীখনৰ যিহেতুকে চাৰিটা চকা ৰাবাৰৰ চকা, গতিকে পৃথিৱীৰ ভিতৰত বিদ্যুৎ প্ৰবাহ যিটো আছে সেইটোৱে চকাকেইটা কিন্তু তেওঁক ৰক্ষা কৰিব।
শ্ৰোতাসকল, আমাৰ সাৰথী অনুষ্ঠানটিত পঞ্চম আৰু ষষ্ঠ খণ্ড দুটিত আমি ফোন ইন অনুষ্ঠান কৰিছিলোঁ আৰু আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তি হিচাপে উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱৰা ছাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰ। আৰু এই খণ্ড দুটিত আমি শ্ৰোতাসকলৰ পৰা ফোনযোগে আমি তেওঁলোকৰ সমস্যাৰ বিষয়ে জানিবলৈ বা বুজ ল'বলৈ আমি চেষ্টা কৰিছিলোঁ আৰু শ্ৰোতাসকলে কৰা প্ৰশ্নৰ উত্তৰ আমাৰ সমল ব্যক্তি দুগৰাকীয়ে দিছিল। শ্ৰোতাসকল এইখিনিতে শুনো আহকচোন সেই খণ্ড দুটিৰ কিছু অংশ।
শ্ৰোতাগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, এটা খুব সুন্দৰ প্ৰশ্ন কৰিছে। আচলতে আমি দেখোঁ যে ভূমিকম্প যদি আহে আমি বহুত ভয় খাওঁ, ভয় খাই কি কৰিম, আমাৰ হিতাহিত জ্ঞান যেন আমাৰ হেৰাই যায় তেনেকুৱা এটা অৱস্থা হয়। কিন্তু দৌৰ মাৰি আহোঁতে তললৈ নামি আহোঁতে তাতে ষ্টেয়াৰকেছত শ্লিপ খুব ছিৰিয়াছ ইঞ্জুৰি হ'ব পাৰে, এইবিলাক মানে কমন ফেনোমেনা।
এই মুহূৰ্তত আমাৰ হাতলৈ এটা ফোন কল আহিছে, আমি ফোনটো লৈছো।
মই প্ৰকাশ দাসে ক'লো। মোৰ প্ৰশ্ন এটা আছিলে, মানে এই প্লাষ্টিক জাতীয় যিবিলাক সামগ্ৰী আছে বা পেলনীয়া সামগ্ৰীসমূহ আমি সাধাৰণতে ডাষ্টবিন ব্যৱহাৰ কৰোঁ, কিন্তু ডাষ্টবিন যদি নাথাকে এই পেলনীয়া বস্তু বা প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ আমি ক'ত পেলাম?
হয়, এইটো এটা ডাঙৰ সমস্যা। এটা কথা যে প্লাষ্টিকৰ যিটো বিকল্প এইটো আমি উদ্ভাৱন কৰিব লাগিব, সেইটো আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব। কাগজৰ মোনা আমি ল'বৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, মৰামাটৰ তৈয়াৰী জুটৰ দ্বাৰা তৈয়াৰী এইবিলাকৰ মোনা আমি ল'বৰ কাৰণে আমাৰ অভ্যাস আৰম্ভ কৰিব লাগিব।
আমাৰ সপ্তম খণ্ডটিৰ বিষয় আছিল ভূমিস্খলন।
শ্ৰোতাসকল, এই খণ্ডটিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডক্টৰ ৰাজীৱ দত্ত চৌধুৰী ছাৰে ভূমিস্খলনৰ বিষয়ে আমাক এইদৰে জনায়।
মানে এই ঘৰখিনি যেতিয়া বনায় মানুহে সদায় সেই হেৰি যোনটো পাহাৰৰ শ্লোপ তেতিয়া পৰা এনে ঘৰ বনাব হ'লে তাৰমানে হিল শ্লোপতে বনাবৰ কথা আমাৰ হেৰি হয়, হয় নহয়? গতিকে হিল শ্লোপৰ মানে শ্লোপটো ডিষ্টাৰ্ব নোহোৱাকে ঘৰটো বনাব লাগে। এতিয়া আমি বহুতে কি কৰো যে শ্লোপটো আমি কাটিলেও সেইটো আনষ্টেবল কৰি দিওঁ, তাৰমানে যোনটো তাৰ চিচুৱেশ্যন কেপাচিটিটো সেইটো কমি যায় আৰু হেৰি শ্লোপ আনষ্টেবল হ'লে তেতিয়াহ'লে সেইটোৱে লেণ্ডশ্লাইড হয়, গতিকে মানুহে তেনেকে বিপদ নিজে মাতি আনে। আর বাকি তো আর ধরো রিটেইনিং ওয়াল যেহেতু মানে প্রোটেকশন ওয়াল দিব লাগিব, যদি ঘর বনাম প্রোটেকশন ওয়াল তো মানে ভালকে দিলে তো সেফ হয়। আর আমাদের ইম্পর্টেন্ট থিং ইজ ড্রেনেজ, ড্রেনেজ সিস্টেম তো মানে অকল ফ্লো অফ ওয়াটার রেগুলার হয় ভাল ভালকে হয় সেটা সব লাগে।
শ্ৰোতাসকল, আমাৰ অষ্টম খণ্ডটিত আমি বিষয় হিচাপে লৈছিলোঁ গৰাখহনীয়া আৰু এই বিষয়ে আমাক জনাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰে।
কেতিয়াবা কেতিয়াবা প্ৰাকৃতিক কাৰণৰ উপৰিও মানৱসৃষ্ট কাৰণো থাকে। এনেকুৱা দেখা যায় অঞ্চল বিশেষে যে এটা পাৰত নৈৰ এটা পাৰৰ মানুহে আনটো পাৰত খান্দি দিয়ে, তেতিয়া সেইফালেহে বানপানী হোৱা দেখা যায় বা খহনীয়া বেছি হোৱা দেখা যায়, বা নৈৰ পাৰত যদি ডাঙৰ বৃহৎ ইণ্ডাষ্ট্ৰি যদি কৰি দিয়া যায় খহনীয়া সেই ঠাইত বেছি হয়।
প্ৰিয় শ্ৰোতা, সাৰথী অনুষ্ঠানটিৰ নৱম খণ্ডটিত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডক্টৰ ৰাজীৱ দত্ত চৌধুৰী। তেখেতে আমাক দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে এইদৰে জনাইছিল।
আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ যোনটো ষ্টেট কণ্ট্ৰল ৰুম, ষ্টেট কণ্ট্ৰল ৰুমৰ নাম্বাৰটো মই কৈয়ে দিছোঁ। এইটো আপোনাৰ 24x7 গোটেই 24 ঘণ্টাই আমাৰ অপাৰেশ্যনত থাকে, আমাৰ তাতে অপাৰেটৰ থাকে, তেওঁলোকে বিভিন্ন অভিযোগবিলাক লৈ লয়। নাম্বাৰটো হ'ল 03612237219, 03612237219। এইটো হ'ল মই কৈছোঁ আপোনাৰ ষ্টেট কণ্ট্ৰল ৰুমৰ। গতিকে যিকোনো যাৰ যি মানে অভিযোগ ৰাইজৰ অভিযোগ থাকক, এই নম্বৰটোত তেওঁলোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আৰু তেওঁলোকৰ অভিযোগসমূহ ইয়াত দৰ্শাব পাৰিব। আৰু প্ৰত্যেক জিলাতে আমাৰ জিলা নিয়ন্ত্ৰণ কক্ষ থাকে, তাৰে কিন্তু এটা 4-digit টল ফ্ৰী নাম্বাৰ এটা আছে 1077-1077। আপুনি যদি যোৰহাট জিলাৰ নিবাসী তেতিয়াহ'লে যোৰহাটৰ যোনটো STD কোড সেইটো আগতে মাৰি ল'ব লাগিব।
এয়া আছিল আমাৰ সাৰথি অনুষ্ঠানৰ 9টি খণ্ডৰ কিয় অংশ। আমাৰ সৈতে আছে আমাৰ অনুষ্ঠান কাৰ্যবাহী ভাস্কৰ জ্যোতি আচাৰ্য।
ধন্যবাদ ৰিমি। আমাৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্ব প্ৰস্তুতি সম্পৰ্কত যিকেইটা ইতিমধ্যে আমি 9টা খণ্ড সম্প্ৰচাৰ কৰিলোঁ আৰু আজি শেষৰটো খণ্ড নহয় জানো, আৰু যিহেতু তোমালোকে প্ৰায় আৰম্ভণিৰ পৰাই আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু আমাৰ বেলেগ বেলেগ যিবিলাক বিপদসংকুল ঠাই আছে, দুৰ্যোগ প্ৰৱণ এলেকা আছে, সেই ঠাইবিলাকলৈ গৈ তোমালোকে সেই মানুহবিলাকৰ সৈতে কথা বতৰা পাতি তেওঁলোকৰ আলোচনাৰ জৰিয়তে যিবিলাক বিষয় আমাৰ ওচৰলৈ আহিছিলে, যিবোৰ বিষয় আমি পাইছিলোঁ, সেই বিষয়সমূহৰ ওপৰতে আচলতে খণ্ডবিলাক প্ৰস্তুত কৰা হৈছে। এইটো মই আচলতে জানিব বিচাৰিছোঁ দেই তোমালোকৰ পৰা ৰিমি আৰু কাকলি, তোমালোকৰ ব্যক্তিগত অনুভৱ কেনেকুৱা? ধৰা এই আজিলৈকে এই খণ্ডকেইটা তোমালোকে প্ৰস্তুত কৰিলা, প্ৰস্তুত নকৰালৈকে তোমালোকে এইবিলাক কথা জানিছিলা নে দুৰ্যোগ ব্যৱস্থাপনা বিষয়ত? কাকলিয়ে কোৱাচোন।
ধন্যবাদ ছাৰ। প্ৰথমে মই ক'ব বিচাৰিছোঁ, যেতিয়া আমি সাৰথি অনুষ্ঠানটিৰ লগত আমি জড়িত হোৱা নাছিলোঁ, তাৰ আগত আমি কিছু কিছু কথা আমি জনা নাছিলোঁ। বিশেষকৈ আমি যেতিয়া জাবৰ জোথৰ পেলোৱাৰ সময় হয় আমি খুব বেছি মানে পলিথিন ব্যৱহাৰ কৰোঁ। এতিয়া আমি এইখিনি গম পাইছোঁ যে পলিথিন ব্যৱহাৰ নকৰাকৈ আমি জাবৰ জোথৰবিলাক কেনেকৈ পেলাব পাৰোঁ আৰু পৰিৱেশৰ লগত খাপ খোৱাকৈ জাবৰ জোথৰবোৰৰ পৰা আমি জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ আৰু সেইখিনিৰ পৰা আমি নিজেও বহুতখিনি লাভান্বিত হ'ব পাৰোঁ।
আৰু ময়ো বহুত কথা শিকিব পাইছোঁ। আৰু বিভিন্ন ঠাইলৈ যেতিয়া গৈছিলোঁ আমি ভুক্তভোগীসকলকো লগ পাইছিলোঁ, তেওঁলোকৰ বহুতখিনি সজাগ মানুহ আমি লগ পাইছিলোঁ, কিছুমান ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশে আমি দেখা পাইছিলোঁ মানুহৰ মাজত। সজাগ লোক আছিলে আৰু কিছুমান অজ্ঞ আছিলে বহুতো ক্ষেত্ৰত, গতিকে সেইসমূহ আমি লক্ষ্য কৰিছিলোঁ, দেখা পাইছিলোঁ আৰু বহুতখিনি কথা শিকিব পাইছিলোঁ। বিশেষকৈ ভূমিকম্পৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, আমি সকলোৱে ভয় খাওঁ ভূমিকম্পৰ সময়ত, সকলোৱে দৌৰা দৌৰি কৰোঁ, সেইটো ক্ষেত্ৰত আমি যে নিজে সজাগ হ'ব লাগে, দৌৰা দৌৰি কৰিব নালাগে, সেই ক্ষেত্ৰত মই বহুতখিনি কথা জানিব পাৰিছিলোঁ আৰু সেইখিনি কথা ভালদৰে শিকিব পাৰিছোঁ।
আমি যেতিয়া ক্ষেত্ৰ অধ্যয়নৰ কাৰণে গৈছিলোঁ তাত কিছুমান ব্যক্তি আমি লগ পাইছিলোঁ, খুব ভাল অভ্যাস তেওঁলোকে গঢ়ি তুলিছে আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীকো শিকাইছে আৰু তেওঁলোকৰ পৰা ময়ো শিকিব পাৰিছোঁ। দুৰ্যোগৰ সময়ত মই বিশেষকৈ কেতিয়াও ফাৰ্ষ্ট এইড বক্স মই ৰখা নাছিলোঁ, এতিয়া মই সেইটো ৰখা হৈছোঁ আৰু ফাৰ্ষ্ট এইড বক্সত মই কিছুমান বেণ্ডেজ, ডেটল এনেকৈ মই কিবা কিবি ৰাখিছোঁ আৰু শুকান খোৱা খাদ্য সেইবোৰ মই এতিয়া মজুত কৰি ৰাখিছোঁ, কাৰণ কোনেও গম নাপায় যে দুৰ্যোগনো কেতিয়া আহিব। লগতে মই ক'ব বিচাৰিছোঁ আমাৰ সাৰথি অনুষ্ঠানটিত, আমাৰ নৱম খণ্ডটিত আমাৰ সমল ব্যক্তি হিচাপে আহিছিলে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ডক্টৰ ৰাজীৱ দত্ত চৌধুৰী ছাৰ, আৰু তেওঁ আহি আমাক বহুত কথা জনাই গৈছে আৰু আমিও শিকিবলৈ পাইছোঁ। বিশেষকৈ তেওঁ চিলিণ্ডাৰৰ বিষয়ে আমাক জনাইছিলে। মই এইখিনিতে ক'ব বিচাৰিছোঁ যে যেতিয়া আমি চিলিণ্ডাৰ এটা ব্যৱহাৰ কৰোঁ, চিলিণ্ডাৰৰ ওপৰত যিডাল লোহাৰ খাৰু থাকে আৰু সেই খাৰুডালক ধৰিবলৈ চেপেটা তিনিডাল ৰড থাকে, তাৰে এডাল ৰডত এটা কোড দিয়া হয়, তাত কোড হিচাপে ABCD আৰু সেই কোডকেইটাৰ সোঁফালে কেইটামান সংখ্যা দিয়া হয়, যেনে 17, 18, 19, 20, এই যিকেইটা সংখ্যা থাকে সেইকেইটা সংখ্যাই বছৰটোক বুজায় আৰু যিকেইটা কোড থাকে ABCD সেইকেইটাই ইংৰাজী মাহ বুজায় আৰু সেইখিনিয়ে বুজায় যে চিলিণ্ডাৰটো এক্সপায়াৰ ডেটনো কেতিয়া, চিলিণ্ডাৰ এটা এক্সপায়াৰ্ড কেতিয়া হ'ব, সেইখিনি সেই কোডটোৰে বুজোৱা হয় আৰু সেইখিনি কথা মই শিকিবলৈ পাইছোঁ।
গতিকে সেইবিলাকো আচলতে বহুত জানিব লগা কথা আৰু আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলো এই সাৰথি অনুষ্ঠানটোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আমাৰ দৈনন্দিন জীৱনতে আমি যদি সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে আমি দুৰ্যোগ ব্যৱস্থাপনাটো পিছৰ কথা, যেতিয়া দুৰ্যোগটো আহি যাব, কিন্তু আমি পূৰ্ব প্ৰস্তুতি বুলি যে আমি কৈ আছোঁ, আগতীয়াকৈ আমি কি কি ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে, সাৱধান হোৱা উচিত, সেইবিলাক ক্ষেত্ৰত আমি সাৱধান হ'ব পৰাকৈ নিশ্চয় আমি সাৰথি অনুষ্ঠানটোত কিছু পৰিমাণে হ'লেও আমি সমল আমি যোগাৰ ধৰিব পাৰিলোঁ। আৰু বিশেষকৈ এই যে চিলিণ্ডাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত আজি কিছুদিন আগতে আম্বাৰীত যি ভয়ানক অগ্নিকাণ্ড এটা সংঘটিত হৈ গৈছে, সেইটো ইমান ভয়ানক হ'বলৈ পালে আচলতে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ কাৰণে। গতিকে আমি আমাৰ ঘৰত যিটো চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছোঁ সেইটো আচলতে ব্যৱহাৰৰ উপযোগী নে, এক্সপায়াৰী ডেট পাৰ হৈ যোৱা চিলিণ্ডাৰ এটাকে আমি ব্যৱহাৰ কৰি আছোঁ, গতিকে এইবিলাক ক্ষেত্ৰত যদি সকলোবোৰ সজাগ হয়, নিজৰ নিজৰ ঘৰত ব্যৱহাৰ কৰা কেৰাচিনৰ ষ্ট'ভটোৱে হওক বা ইলেক্ট্ৰিকৰ ছুইচটোৱে হওক, আমি যেতিয়া ঘৰত তলা মাৰি থৈ পেলাই যেতিয়া এদিনৰ কাৰণে বা কিবা ঘণ্টাৰ কাৰণে ওলাই যাওঁ, তেতিয়া আমি ঘৰত কি কি ছুইচ অফ কৰি থৈ যাব লাগে, সেইবিলাক পৰ্যন্ত যদি আমি সাৱধান হওঁ তেতিয়াহ'লে আমাৰ সাম্ভাব্য দুৰ্যোগবিলাকৰ পৰা আচলতে আমি আঁতৰি থাকিব পাৰিম। আৰু যদি বেছিকৈ কিবা ক্ষতি হ'ব লগা আছে, হয়তো সিমানখিনি নহয়, তাতকৈ হয়তো কম ক্ষতিও হ'ব পাৰে, কাৰণ আমি আৰু ভূমিকম্পক আমি বাধা দি ৰাখিব নোৱাৰোঁ, ধুমুহাটাক আমি নিশ্চয় বাধা দি ৰাখিব পৰা এতিয়ালৈকে হোৱা নাই। গতিকে আমি আশা কৰিছোঁ আমাৰ এই সাৰথি অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকল নিশ্চয় উপকৃত হৈছে, লগতে সাৰথিৰ অনুষ্ঠানটো তৈয়াৰ কৰি উলিয়াওঁতে যিসকল ইয়াতে জড়িত হৈ আছিল সেইসকলেও বিভিন্ন ক্ষেত্ৰত উপকৃত হৈছে আৰু হাতে কামে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ পূৰ্ব প্ৰস্তুতি সন্দৰ্ভত নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি নিজৰ চৌপাশে যিমানবোৰ মানুহ আছে সকলোকে এই ক্ষেত্ৰত তেওঁলোকে সজাগ কৰিবলৈ সক্ষম হৈছে। আমি বিচাৰোঁ প্ৰিয় শ্ৰোতা, আপোনালোকো এইধৰণে নিজৰ ব্যক্তিগত ক্ষেত্ৰত আৰু আপোনাৰ চৌপাশে যিমানবোৰ মানুহ আছে, আপোনাৰ বন্ধুবৰ্গ, পৰিয়াল, ভাই, ভতিজা, এই গোটেইবিলাককে যাতে আপোনালোকে সাৰথিৰ জৰিয়তে যিখিনি কথা আপোনালোকে নতুনকৈ জানিবলৈ পাৰিলে সেই কথাবিলাক যেন আপোনালোকে তেওঁলোককো জানিবলৈ দিয়ে, তেওঁলোককো যাতে সজাগ কৰি তোলে। কাৰণ সজাগতা অকল মই জনা বা মোৰ ঘৰখনৰ মানুহে জনাটোৱেই আচলতে সজাগতা নহয়। আমি সজাগতাৰ এখন জালিকা তৈয়াৰ কৰি ল'ব লাগিব, এটা নেটৱৰ্ক তৈয়াৰ কৰি ল'ব লাগিব। মই 10জনক জনাব লাগিব, সেই 10জনে আন 10জনক জনাব, তেতিয়াহে আচলতে সজাগতা সম্পূৰ্ণ হৈ উঠিব আমাৰ সমাজত আৰু তেতিয়াহে আমি দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্ব প্ৰস্তুতি সন্দৰ্ভত আমি এই ধৰণে সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা আমি বাচি থাকিব পাৰিম। প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব। আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে, radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে, অথবা ফেচবুকৰ ৰেডিঅ'লিটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম।
শ্ৰোতাসকল, সাৰথি অনুষ্ঠানটিৰ 10ম খণ্ডটি আজি ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপুনি উপকৃত হৈছে এই অনুষ্ঠানটিৰ পৰা। নমস্কাৰ।